হিয়াৰ দাপোনত তোমাৰ ছবি ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে সামৰা হল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
Our voice gets you heard everywhere.
বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6900453528।
আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ধেমাজিৰ বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰে। শ্ৰীচৌহানে পৰিদৰ্শন কালত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰে আৰু ক্ষয় ক্ষতিৰ বুজ লয়। তেওঁ লগতে সাহায্য আৰু পুনৰ সংস্থাপন অভিযানৰো পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীৰ সৈতে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ডাঃ ৰাণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু জনাইৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। পৰিদৰ্শন কালত শ্ৰীচৌহানে বন্যাক্ৰান্ত ৰাজ্য ক্ষয়ক্ষতি জৰীপ চলাই শীঘ্ৰেই ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যাৰ সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে।
মেনে আৰু মেৰে সাৰে আসাম কে মন্ত্ৰী সাথী বিধায়ক জী সাংসদ জী আজ ইস মহা বিনাশ কো ইহা দেখা হে। নদী নে আপনি ধার বদল দি আর সব কুছ বরবাদ হো গয়া। কই ঘর টুট গয়ে, ঘরোঁ কা সামান বরবাদ হো গয়া, ফসল বরবাদ হো গয়ি, বিজলি কে পোল গির গয়ে। ইয়ে সংকট বহুত বড়া হে, লেকিন ইস সংকট মে প্রধানমন্ত্রী জী কে আশীর্বাদ সে কেন্দ্র সরকার আর ইহা প্রদেশ কি এনডিএ কি সরকার, হেমন্তা জী কি সরকার আপনি জনতা কে সাথ খড়ি হে। হমনে নুকসান দেখা হে, প্রারম্ভিক রূপ সে তো রোজমর্রা কি জিন্দগি কেসে ঠিক চলে উসকে লিয়ে প্রশাসন কাম কর রহা হে।
শ্ৰীচৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰে এই জটিল সময়ত অসমৰ ৰাইজৰ সৈতে আছে আৰু বান প্ৰভাৱিত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও এতিয়াও 6খন জিলাৰ 46,000ৰ অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু বিশ্বনাথ জিলাৰ 221খন গাঁৱৰ 46,938 লোক বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাকেইখনৰ 3,800 হেক্টৰৰ অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। প্ৰাধিকৰণে প্ৰকাশ কৰা মতে ধেমাজি জিলাৰ চিচিবৰ গাঁৱত বানত বুৰ গৈ এজন লোকৰ মৃত্যু হৈছে। দুবছৰ পূৰ্বে প্ৰৱৰ্তন কৰা ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়মৰ ৰূপায়ণৰ ক্ষেত্ৰত অসমে দেশৰ ৰাজ্যসমূহৰ ভিতৰত তৃতীয় স্থান দখল কৰিছে। এই ক্ষেত্ৰত হাৰিয়ানা প্ৰথম আৰু গোৱা দ্বিতীয় স্থানত আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা মতে প্ৰশাসনিক সংস্কাৰ, অভিযান দক্ষতা, তথ্য যোগাযোগ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল ব্যৱস্থাৰ সমন্বয়ৰ ভিত্তিত ৰাজ্যসমূহৰ বাছনি তালিকা প্ৰকাশ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই নতুন আইন 3খনৰ অধীনত দুবছৰত 74,66,000 গোচৰ ৰুজু কৰা হৈছে আৰু যৌন অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰ 44%ৰ পৰা 75.16% বৃদ্ধি পাইছে। একেদৰে 90 দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিলৰ হাৰো 39.56%ৰ পৰা 60.96% বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে। সাক্ষাতৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্ৰক অধিক ফলপ্ৰসু আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সঁচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমৰ ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পৰা অসম বিধানসভাও যথেষ্ট উপকৃত হৈছে। ডঃ শৰ্মাই কয় যে গণতান্ত্ৰিক ব্যৱস্থা অধিক স্বচ্ছ, গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত শ্ৰীবিৰলাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰেৰণাদায়ক। 7-দিনীয়া কাৰ্যসূচীৰে আজি বন মহোৎসৱ আৰম্ভ হৈছে। সমৃদ্ধিশালী জৈৱ বৈচিত্ৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই মহোৎসৱ উদযাপন কৰি হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বন মহোৎসৱলৈ শুভেচ্ছা জ্ঞাপন কৰি প্ৰতিগৰাকী নাগৰিকক কমেও এটি গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে সেউজ আৱৰণৰ পৰিসৰ বৃদ্ধি আৰু সমৃদ্ধ প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ দৃঢ় সংকল্পৰে পৰিৱেশ সংৰক্ষণক উন্নয়ন যাত্ৰাৰ অগ্ৰাধিকাৰ হিচাপে লৈ আগবাঢ়ি গৈছে। দেশৰ বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাৰ লগতে অসমৰ আগশাৰীৰ পৰিৱেশ সংৰক্ষণকাৰী অনুষ্ঠানসমূহেও আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপনৰ দিহা কৰিছে। আজি কোকৰাঝাৰ, শ্ৰীভূমি, যোৰহাট, গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাৰ 44 সংখ্যক জিলা দিৱস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপলক্ষে জিলাকেইখনৰ লোকসকললৈ শুভেচ্ছা জনাইছে। জিলা দিৱস উপলক্ষে আজি কেইখন জিলাতে ভিন ভিন কাৰ্যসূচী গ্ৰহণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।